এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদক সোঁৱৰি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন, গুৱাহাটীৰ বৰাগাঁৱত 150 বিঘা ভূমিত 170 কোটি টকা ব্যয়েৰে নিৰ্মিত শ্বহীদ স্মাৰক মুকলি, নাগালেণ্ডৰ কিছামা গাঁৱত অনুষ্ঠিত হৰ্ণবিল মহোৎসৱৰ আজি সামৰণি আৰু গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত 5 জন লোক সন্ধানহীন। ঐতিহাসিক অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হয়। অসমৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ বহুলোকে জীৱন হেৰুওৱা আৰু কাললৈ খুনীয়া হোৱাৰ পাছতো তেওঁলোকৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনাই এই দিৱস পালন কৰা হয়। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিল যদিও অসম আন্দোলনৰ শ্বহীদসকলে প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হ'ল। শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰা হ'ল আৰু তেওঁলোকৰ তথ্য প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰা হ'ল। এই প্ৰয়াসৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰি মুঠ 860 গৰাকী শ্বহীদৰ বহু সংখ্যকৰে প্ৰতিচ্ছবি সংৰক্ষণ কৰা হৈছে আৰু তেওঁলোকৰ আত্মবলিদানৰ বিষয়ে খোদিত কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম বৰাগাঁৱত নিৰ্মিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে। তেওঁ লগতে স্মাৰক ক্ষেত্ৰত থকা শ্বহীদ প্ৰণামজ্যোতিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অসমত আন্দোলনত 860 গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত 170 কোটি টকা ব্যয়েৰে 150 বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অসমৰ অস্তিত্ব সুৰক্ষাৰ অগ্ৰগামী যাত্ৰাৰ সেনানীসকলক স্মৰণ কৰি তেওঁলোকে দেখা সপোন ৰাজ্য চৰকাৰে পূৰণ কৰিবলৈ প্ৰয়াস কৰিছে বুলি প্ৰকাশ কৰে।
বিদেশী নাগৰিকক ভোটাৰ তালিকাৰ পৰা বাহিৰ নকৰালৈকে আমি অসমত নিৰ্বাচন হ'ব নিদিওঁ। শদিয়াৰ পৰা ধুবুৰীলৈ গণ দেৱতা জাগ্ৰত হৈছিল। প্ৰতিগৰাকী ৰাজনৈতিক দল আৰু তেওঁলোকৰ সাম্ভাব্য প্ৰাৰ্থীসকলৰ ওচৰত গৈ ৰাইজে আহ্বান জনাইছিল যে আপোনালোকে নিৰ্বাচন নেখেলিব, কাৰণ আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগে, বিদেশী বিহীন আমাক এখন ভোটাৰ তালিকা লাগে। ৰাইজৰ কথা নুশুনি 1979 চনৰ 10 ডিচেম্বৰৰ ৰাতিপুৱা নিচেই পুৱাতে ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী কংগ্ৰেছ দলৰ প্ৰাৰ্থী বেগম আবিদা আহমেদে লাখটকীয়াৰ পৰা মনোনয়ন পত্ৰ দিবলৈ বৰপেটালৈ যাত্ৰা কৰিছিল। লাঠিৰে বুটেৰে লাখটকীয়াতে পিকেটিংকাৰীসকলক আঁতৰাই KPS গিলৰ নেতৃত্বত বেগম আবিদা আহমেদে বৰপেটাৰ ফালে আগবাঢ়িছিল। ভৱানীপুৰৰ উজানবৰি গাঁৱৰ হাউলী কলেজৰ কলা বিভাগৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ তথা ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰক পুলিচে চোঁচৰাই ওচৰৰ খালত তেওঁক দলিয়াই পেলাইছিল। আলিবাটৰ ধূলি তেজেৰে ৰাঙলি কৰি খৰ্গেশ্বৰ তালুকদাৰে পুৱা নিশা আত্মত্যাগ কৰিছিল।
মুখ্যমন্ত্ৰীয়ে নিজৰ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ বাবে ৰাজ্যখনৰ সকলো খিলঞ্জীয়া লোককে সজাগ সচেতন হবলৈও নিজৰ ভাষণত আহান জনায়। এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে। ঐতিহাসিক অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা জনাই আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন কৰা হয়। শ্বহীদক স্মৰণ কৰি ৰাজ্যৰ ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয়। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আজি কলিয়াবৰৰ কুঁৱৰী টোলৰ গান্ধী খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। অসম গণ পৰিষদ দলে আজি অসম আন্দোলনৰ শ্বহীদসকলক সোঁৱৰি দলটোৰ মুখ্য কাৰ্যালয়ত শ্বহীদ দিৱসৰ কাৰ্যসূচী পালন কৰে। এই অনুষ্ঠানত দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতা, মনোজ শইকীয়া, উপসভাপতি অপূৰ্ব ভট্টাচাৰ্য আদিয়ে অংশগ্ৰহণ কৰি শ্বহীদসকলক স্মৰণ কৰে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰঙিয়া সমজিলাৰ সহযোগত ৰঙিয়া মহাবিদ্যালয় খেলপথাৰত দিনৰ 11 বজাৰ পৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। গোৱালপাৰা জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত গোৱালপাৰা চহৰৰ PR চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয়। ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয়। কোকৰাঝাৰত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্নজনে সমস্তৰে ডঃ ভূপেন হাজৰিকাৰ কণ্ঠৰ শ্বহীদ প্ৰণাম তোমাক শীৰ্ষক গীতটি পৰিৱেশন কৰে। ৰাজ্যৰ আন আন স্থানতো আজি এই গীতটি সমূহীয়াভাৱে পৰিৱেশন কৰা হয়। দক্ষিণ হালমৰ মানকাছৰ জিলাতো শ্বহীদ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰপেটাত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মন্ত্ৰী উৰুকা গৌৰা ব্ৰহ্মৰ উপস্থিতিত সকলোৱে শ্বহীদ প্ৰণামতমা গীতটি গাই অসম আন্দোলনৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। দৰং জিলা প্ৰশাসনৰ উদ্যোগত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী চৰণ বৰুৱাই অংশ লয়। তামোলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ কচুবাৰীত থকা মহাপুৰুষ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ প্ৰেক্ষাগৃহত শ্বহীদ দিৱস পালন কৰা হয়। অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰিয়ালেও আজি অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰে। নলবাৰীৰ গৰ্ডন স্কুল খেলপথাৰত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসম আন্দোলনৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। এই অনুষ্ঠানত 35গৰাকী শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ কলাইগাঁও ৰণথলীত শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ বিজনী ছোৱালী হাইস্কুল খেলপথাৰত বিভিন্ন কাৰ্যসূচীৰে শ্বহীদসকলক স্মৰণ কৰা হয়। শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দৌৰামন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আন্দোলনত প্ৰাণাহুতি দিয়া বীৰসকলক স্মৰণ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দেশৰ ইতিহাসত অসম আন্দোলনৰ বিশেষ স্থান আছে। অসম আন্দোলনত অংশগ্ৰহণ কৰাসকলৰ সপোন পূৰ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ দোহাৰে। তেওঁ কয় যে ৰাজ্যখনৰ সৰ্বাত্মক উন্নয়ন তথা সংস্কৃতি শক্তিশালী কৰি তোলাত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। দৌৰামন্ত্ৰী সিন্ধিয়াই সামাজিক মাধ্যমযোগে কয় যে শ্বহীদসকলে অসমৰ পৰিচয়, ভাষা আৰু সাংস্কৃতিক গৌৰৱ ৰক্ষা কৰাৰ বাবে দেখুৱাই যোৱা সাহসিকতা প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰব। নাগালেণ্ডৰ কিছামাগাঁৱত অনুষ্ঠিত ঐতিহাসিক হৰ্ণবিল মহোৎসৱৰ আজি সামৰণি পৰিব। ইউনিটি প্লাজাত বিয়লি 5 বজাৰ পৰা অনুষ্ঠিত সামৰণি অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ পৰ্যটন মন্ত্ৰী পাচাং দৰ্জী সোণা, ভাৰতত থকা মাল্টা গণৰাজ্যৰ উচ্চায়ুক্ত ইউবেন গোচি আৰু আয়াৰলেণ্ডৰ উপ ৰাষ্ট্ৰদূত ৰেমন মুলানে অংশগ্ৰহণ কৰে। আজি নিশাৰ ভাগত বছৰৰ শেষ উদযাপনৰ বাবে বিশেষ অনুষ্ঠান আৰু সংগীত কলাৰ প্ৰদৰ্শন কৰা হ'ব। উল্লেখযোগ্য যে যোৱা 1 ডিচেম্বৰৰ পৰা অনুষ্ঠিত এই মহোৎসৱত নাগালেণ্ডৰ সংস্কৃতি, ঐতিহ্য আৰু জীৱনধাৰাৰ প্ৰতিফলন ঘটাৰ লগতে দেশ বিদেশৰ বিভিন্ন বিশিষ্ট শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত আজি বিয়লি 5 জন লোক সন্ধানহীন হৈছে। NDRFএ লোককেইজনৰ সন্ধানত নাৱেৰে অভিযান অব্যাহত ৰাখিছে। আমাৰ সংবাদদাতাই জনোৱা মতে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যামিক প্ৰতিষ্ঠানলৈ যোৱা 9 জন লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে 4 জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও 5 জনৰ এতিয়ালৈকে সন্ধান পোৱা হোৱা নাই। ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান IIMCএ কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আজি আৰু কাইলৈ গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ 20 বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই সন্মিলনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সামূহিক অনাতাঁৰ কেন্দ্ৰৰ সৈতে জড়িত ব্যক্তি, প্ৰতিষ্ঠান, গণমাধ্যমৰ শিক্ষক, চৰকাৰী প্ৰতিনিধি আৰু বিশেষজ্ঞসকলক একেখন মঞ্চত উপৱিষ্ট কৰোৱা হৈছে। গুৱাহাটীৰ আজাৰাত আজি দিনৰ 10 বজাত আৰম্ভ হোৱা এই সন্মিলনত IIMCৰ উপাচাৰ্য আৰু সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমতী গৌড়ে সামূহিক অনাতাঁৰ সেৱাৰ বিকাশ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত 550টা সামূহিক অনাতাঁৰ কেন্দ্ৰ আছে। লিংগ সংবেদনশীল বিষয়ত সজাগতা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সামূহিক অনাতাঁৰ কেন্দ্ৰই বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰোৱাই কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিৰ বিভিন্ন দিশৰ সহায়ত সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰতো এই সেৱাই বিশেষ ভূমিকা ল'ব পাৰে বুলি তেওঁ উল্লেখ কৰে। অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদক সোঁৱৰি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন। গুৱাহাটীৰ বৰাগাঁৱত 150 বিঘা ভূমিত 170 কোটি টকা ব্যয়েৰে নিৰ্মিত শ্বহীদ স্মাৰক মুকলি। নাগালেণ্ডৰ কিছামাগাঁৱত অনুষ্ঠিত হৰ্ণবিল মহোৎসৱৰ আজি সামৰণি আৰু গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰৰ ব্ৰহ্মপুত্ৰত 5 জন লোক সন্ধানহীন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।